আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো ঋতুপৰ্ণ বৰাই। অসম মাধ্যমিক শিক্ষা পৰিষদে 2024 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। পৰিষদে প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে এই পৰীক্ষা অনুষ্ঠিত হ'ব। অৱশ্যে মূল পৰীক্ষাৰ পূৰ্বে পৰিষদে অহা 2 আৰু 3 ফেব্ৰুৱাৰীত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে পৰিষদে ইতিমধ্যে ঘোষণা কৰা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমবাৰৰ বাবে OMR শ্বীট ব্যৱহাৰ কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলক বস্তুধৰ্মী প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে OMR শ্বীট প্ৰদান কৰা হ'ব। ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়কেইটাৰ ক্ষেত্ৰত মুঠ 50% বস্তুধৰ্মী প্ৰশ্ন থাকিব। একোটা প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব আৰু এগৰাকী পৰীক্ষাৰ্থীক 1 OMR শ্বীট প্ৰদান কৰা হ'ব। বাকী 50% প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে শিক্ষাৰ্থীসকলক 0 পৃষ্ঠাৰ উত্তৰ বহী প্ৰদান কৰা হ'ব। ইফালে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে আজিৰে পৰা অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা 31 অক্টোবৰলৈকে অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া চলি থাকিব। দেশৰ নিৰ্বাচন আয়োগে আজি 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি মিজোৰাম আৰু ছত্তীশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 নৱেম্বৰত, ছত্তীশগড়ৰ দ্বিতীয় পৰ্যায়ৰ আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচন 17 নৱেম্বৰত অনুষ্ঠিত হ'ব। একেদৰে ৰাজস্থানত 23 নৱেম্বৰত আৰু তেলেংগানাত 30 নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 3 ডিচেম্বৰত আটাইকেইখন ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। নতুন দিল্লীত আজি সাংবাদিকৰ আগত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত বিধানসভা নিৰ্বাচন হিচাপে এই 5খন ৰাজ্যৰ নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছে। আয়োগে এই ৰাজ্যকেইখনত মুক্ত, নিকা আৰু প্ৰয়োজনামুক্ত নিৰ্বাচন নিশ্চিত কৰিব বুলি শ্ৰীকুমাৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই 5খন ৰাজ্যত প্ৰায় 16 কোটি ভোটদাতা আছে। ইয়াৰ ভিতৰত প্ৰায় 80 লাখ ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। নিৰ্বাচন আয়োগে এই 5খন ৰাজ্য পৰিদৰ্শন কৰি মুখ্য কাৰ্যবাহী বিষয়া, জিলা আৰু ৰাজ্যিক প্ৰশাসন তথা কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰৱৰ্তন সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। এই ৰাজ্যকেইখনত 17,734টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। আনহাতে ৰাজ্যকেইখনৰ মুঠ 679টা বিধানসভা সমষ্টিৰ বাবে 1,77,000 ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব আৰু ইয়াৰে 1,00,000 ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা থাকিব। ভোটকেন্দ্ৰসমূহত নিয়ন্ত্ৰণ সকলো সুবিধা উপলব্ধ হ'ব। মুখ্য নিৰ্বাচনী আয়ুক্তই জনোৱা মতে মধ্যপ্ৰদেশৰ জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত বনাঞ্চল এলেকাত ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰায় 16 কোটি নিৰ্বাচনী বিষয়া কৰ্মচাৰী নিয়োজিত কৰা হ'ব। নাগী নতুন নিৰাদেশ কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত অমৃত কলাযাত্ৰাৰ বিভিন্ন অনুষ্ঠান অব্যাহত আছে। নগাঁও জিলাৰ সাগৰীজান খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অমৃত কলাযাত্ৰাৰ এটা অনুষ্ঠানত ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন স্থানৰ পৰা সংগৃহীত মাটিখিনি সংমিশ্ৰণ কৰে। অনুষ্ঠানত বিধায়ক ৰূপ শৰ্মা, শশীকান্ত দাস, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত আছিল। মৰিগাঁও জিলাৰ ৰাহৰিকাত উন্নয়ন খণ্ডৰ অমৃত কলাযাত্ৰাৰ কাৰ্যসূচী সম্পন্ন হয়। এই উপলক্ষে ৰাহৰিকাত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ উলিওৱা এটা শোভাযাত্ৰাত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ধুবুৰী জিলাৰ বিলাচীপাৰা মহকুমাৰ চাপৰ শালকুটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিভিন্ন পঞ্চায়তৰ পৰা অনা অমৃত কলহবোৰৰ মাটি সংমিশ্ৰণ কৰা হয়। এই অনুষ্ঠানত অসম ৰাজ্যিক বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী, জিলাৰ আয়ুক্তকে ধৰি বহু ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত অমৃত কলাযাত্ৰাৰ খণ্ড উন্নয়ন পৰ্যায়ৰ কাৰ্যসূচী আজি বৰপেটা, ৰূপী আৰু পকা বেদবাৰী উন্নয়ন খণ্ড কাৰ্যালয়ত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উন্নয়ন খণ্ডকেইটাত গাঁও পৰ্যায়ৰ পৰা অনা মাটি মিহলাই দুটাকৈ কলহত ভৰোৱা হয়। এই মাটি গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব। চুকুনাৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 34লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 10জন সেনা জোৱানো আছে। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিষদে জনোৱা মতে এতিয়ালৈকে 105জন লোক সন্ধানহীন হৈ আছে। আনহাতে বৰ্তমানলৈকে বানত আবদ্ধ হৈ পৰা 2,563 লোকক উদ্ধাৰ কৰা হৈছে আৰু 6,847 লোকে আশস্য সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। কৃষ্ণ নদীৰ অৱবাহিকাত বানে 14খন দলং উটুৱাই নিয়াৰ লগতে বানৰ ফলত ৰাজ্যখনৰ 1,381টা গৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।